হবকুক ভাৱবাদী পুস্তক দুই অধ্যায়। মোৰ পহৰী স্থানত মই থিয় হ'ম, আৰু পহৰা দিয়া ওখ স্তম্ভৰ মই নিজে থাকিম, আৰু মই সাৱধানে পহৰা দিম, আৰু তেওঁ মোক কি ক'ব আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘূৰিব পাৰোঁ সেই বিষয়ে মই চাম। যিহুৱাই মোক উত্তৰ দি ক'লে, এই দৰখনৰ কথা লিখি থোৱা আৰু এনে স্পষ্টকৈ ফলিত লিখা যাতে যিকোনোৱে খৰকৈ পঢ়িব পাৰে, কাৰণ এই দৰখন যদিও ভৱিষ্যতৰ সময়ৰ বাবে তথাপিও শেষত এই দৰখন প্ৰকাশ পাব আৰু বিফল নহ'ব। যদিও পলম হয় তাৰ বাবে অপেক্ষা কৰা, কাৰণ সেয়া নিশ্চয় সিদ্ধ হ'ব আৰু পলম নহ'ব। চোৱা, মানুহৰ আত্মা অহংকাৰী হয় আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। কাৰণ হুৰাই গৰ্বী যুৱকক বিশ্বাসঘাতক কৰে, সেয়েহে তেওঁ সহ্য নকৰিব, কিন্তু তেওঁ বিষতিত আকাংক্ষা সমাধি আৰু মৃত্যুৰ দৰে সম্প্ৰসাৰিত কৰে, যি কেতিয়াও সন্তুষ্ট নহয়। তেওঁ নিজৰ বাবে সকলো দেশ আৰু লোকসকলক গোটায়। এই লোকসকল তেওঁ বিৰুদ্ধে দৃষ্টান্তৰ স্বৰূপ আৰু তেওঁ সম্পৰ্কে বিদ্ৰূপজনক বাক্য নক'বনে? তেওঁলোকে ক'ব, যি নিজৰ নহয় তেনে সন্তাপ যিজনে বৃদ্ধি কৰে, তেনেদৰে তুমি কিমান দিন প্ৰতিজ্ঞা বুজাৰ ভাৰ বৃদ্ধি কৰিবা। যিজনে তোমাৰ অহিতে দাঁত কৰচে, সেইজনে অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতংকিত কৰে সেইজনে জাগ্ৰত নহ'বনে? তুমি তেওঁলোকৰ বাবে প্ৰতাৰিত লোক হ'বা। তুমি অনেক দেশ লুট কৰাৰ কাৰণে সকলো অৱশিষ্ট লোকে তোমাক লুট কৰিব। মানুহৰ ৰক্তপাতৰ কাৰণে দেশ, গাঁও আৰু তাৰ আটাই নিবাসীসকললৈ কৰা অত্যাচাৰৰ বাবে এইয়ে সিদ্ধ হ'ব। যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে সেইজনৰ সন্তাপ হ'ব। দুষ্ট হাতৰ পৰা উদ্ধাৰ পাবলৈ তেওঁ ওখ ঠাইত নিজৰ আশ্ৰয় স্থান স্থাপন কৰে। তুমি অনেক লোক উচ্ছন্ন কৰিবলৈ তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা। দেৱালৰ মাজৰ পৰা হিলে চিঞৰি কান্দিব, আৰু কাঠৰ মাজৰ পৰা ছটিয়ে তাৰ উত্তৰ দিব। ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰাজনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰাজনৰ সন্তাপ হ'ব। এইয়ে বাহিনীসকলৰ জিহুৱাৰ পৰা নহয়নে? লোকসকলে জুইৰ বাবে পৰিশ্ৰম কৰে, আৰু সেই দেশবাসীয়ে অসাৰ বস্তুৰ বাবে চিন্তিত হয়। সমুদ্ৰ যেনেকৈ পানীৰে পৰিপূৰ্ণ, সেইদৰে পৃথিৱীখন জিহুৱাৰ জ্ঞানৰ মহিমাৰে পৰিপূৰ্ণ হ'ব। যিজনে নিজৰ চুবুৰীয়াক সুৰাপান কৰায় আৰু যেতিয়ালৈকে মতলীয়া নহয় তুমি বিষ দি তেওঁক সুৰাপান কৰাই থাকা, যাতে তুমি তেওঁৰ বিবস্ত্ৰতা দেখা পোৱা। তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ'বা, তুমিও পান কৰা আৰু তোমাৰ নিজৰ বিবস্ত্ৰতা প্ৰকাশ কৰা। জিহুৱাৰ সোঁ হাতত থকা পিয়লা তোমালৈ ঘূৰি আহিব, আৰু অপমানে তোমাৰ সন্মান ছানি ধৰিব। লিবানুনত হোৱা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংসৰ দেখি তুমি আতংকিত হ'বা। মানুহৰ ৰক্তপাতৰ কাৰণে আৰু দেশ, নগৰ আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবে এইদৰে ঘটিব। কটা প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্ৰতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক। যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্ৰাণ মূৰ্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কৰ্মত বিশ্বাস কৰে। যিজনে কাঠকে সাৰ পোৱা বুলি কয় বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ'ব। সেইবোৰে জানো শিক্ষা দিব। চোৱা, সেইবোৰৰ সোণ আৰু ৰূপ খটুৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্ৰাণবায়ু নাই। কিন্তু জিহুৱা নিজৰ পবিত্ৰ মন্দিৰত আছে, সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক।